이야, 아가쿠마니. বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ 28 সংখ্যক সন্মিলন উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মাস্কাটৰ চুলতান কাবুজ বন্দৰত ভাৰতীয় নৌসেনাৰ পালতোলা জাহাজ কণ্ডিন্নৰ নাৱিকৰ দলটোক আদৰণি জনায়। জয়পুৰত আজি 78 সংখ্যক সেনা দিৱসৰ পেৰেড অনুষ্ঠিত হ'ব। জাপানৰ বিদেশ মন্ত্ৰী তোশিমিৎসু মোটেগি 3 দিনীয়া ভাৰত ভ্ৰমণসূচীলৈ কাইলৈ নতুন দিল্লীত উপস্থিত হ'ব আৰু ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত 7 উইকেটত জয়লাভ কৰি নিউজিলেণ্ডে সমতা স্থাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ 28 সংখ্যক সন্মিলন উদ্বোধন কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই সন্মিলনত সভাপতিত্ব কৰিব। 42খন কমনৱেলথ দেশ আৰু 4খন অৰ্ধ স্বায়ত্তশাসিত সংসদৰ 61গৰাকী অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াই এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনত শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থা বৰ্তাই ৰখাৰ ক্ষেত্ৰত অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ভূমিকাকে ধৰি সমসাময়িক বিস্তৃত সংসদীয় বিষয়সমূহৰ ওপৰত বিশদ আলোচনা অনুষ্ঠিত কৰা হ'ব। সংসদৰ কাম কাজত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, সংসদৰ সদস্যসকলৰ ওপৰত সামাজিক মাধ্যমৰ প্ৰভাৱ, সংসদৰ বিষয়ে জনসাধাৰণৰ বুজাবুজি বৃদ্ধিৰ উদ্ভাৱনী কৌশল আৰু ভোটদানৰ বাহিৰেও নাগৰিকৰ অংশগ্ৰহণকে ধৰি অন্যান্য বিষয়সমূহো এই সন্মিলনত আলোচনা কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মাস্কাটৰ চুলতান কাবুজ বন্দৰত ভাৰতীয় নৌসেনাৰ জাহাজ কণ্ডিন্নৰ নাৱিকৰ দলটোক আদৰণি জনায়। তেওঁ এই আগমনক কেৱল এক যাত্ৰাৰ উৎসৱ নহয় বৰঞ্চ এক গভীৰ সভ্যতাৰ উদযাপন বুলি অভিহিত কৰে। বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰীসোণোৱালে কয় যে পৰম্পৰাগতভাৱে নিৰ্মিত এই জাহাজখন ওমানৰ ৰাজধানীত উপস্থিত হোৱাটো ঐতিহাসিক তথা বাণিজ্যিক সম্পৰ্ক আৰু পাৰস্পৰিক সন্মানেৰে শক্তিশালী কৰা ভাৰত ওমানৰ মাজৰ চিৰস্থায়ী বন্ধুত্বৰ প্ৰতীক। পোৰবন্দৰৰ পৰা প্ৰথম যাত্ৰা সম্পূৰ্ণ কৰাৰ পাছত INSV কণ্ডিন্য মাস্কাটত উপস্থিত হয়, যিয়ে দুখন দেশৰ সামুদ্ৰিক ঐতিহ্যৰ এটা উল্লেখযোগ্য মুহূৰ্ত চিহ্নিত কৰিছে। এই যাত্ৰাই 5000 বছৰতকৈ অধিক সময় ধৰি চলি থকা সামুদ্ৰিক, সাংস্কৃতিক তথা সভ্যতামূলক সংযোগৰ ওপৰত আলোকপাত কৰিছে। ভাৰত আৰু ওমানৰ কূটনৈতিক সম্পৰ্কৰ 70 বছৰ সম্পূৰ্ণ হোৱাৰ সময়তেই এই যাত্ৰাই বিশেষ ভূমিকা পালন কৰিছে। কিম্বদন্তী ভাৰতীয় নাৱিক কণ্ডিন্নৰ নামেৰে নামকৰণ কৰা এই জাহাজত ভাৰতৰ থলুৱা সামুদ্ৰিক জ্ঞান, কাৰুকাৰ্য আৰু বহনক্ষম জাহাজ নিৰ্মাণ পদ্ধতি প্ৰদৰ্শন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পনা কৰা এই প্ৰকল্পক স্থপতিবিদ, পুৰাতত্ববিদ, পৰম্পৰাগত জাহাজ নিৰ্মাণৰ আৰ্হি আৰু জাহাজ নিৰ্মাতাসকলৰ সহযোগত ভাৰতীয় নৌসেনাৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে। শ্ৰীসোণোৱালে এই জাহাজখনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ এটা উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰি ভাৰতীয় প্ৰাচীন জাহাজ নিৰ্মাণ প্ৰতিভাক পুনৰুজ্জীৱিত কৰাটো তেওঁৰ সংকল্প বুলি প্ৰকাশ কৰে। এই উপলক্ষে বন্দৰত আয়োজিত অনুষ্ঠানত ওমানৰ ঐতিহ্য আৰু পৰ্যটন মন্ত্ৰালয়ৰ উপসচিব আজিয়ান অল বুজাইডিৰ লগতে ভাৰতীয় নৌসেনা, ওমানৰ ৰয়েল নেভী, ৰয়েল ওমান উপকূল আৰক্ষী বাহিনীসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ওমানৰ ভাৰতীয় সম্প্ৰদায় তথা ছাত্ৰ ছাত্ৰীৰ এটা দলে ভাৰত আৰু ওমানৰ সাংস্কৃতিক প্ৰদৰ্শনেৰে জাহাজখনক আদৰণি জনায়। জয়পুৰত আজি 78 সংখ্যক সেনা দিৱসৰ পেৰেড অনুষ্ঠিত হ'ব। জগতপুৰাৰ মহল ৰোডত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত সেনাই নিজৰ অনুশাসন, শক্তি আৰু আধুনিক সামৰিক ক্ষমতাৰ প্ৰদৰ্শন কৰিব। পুৱা 10 বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই পেৰেড অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা আৰু সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অংশগ্ৰহণ কৰিব। পেৰেডৰ চূড়ান্ত প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু অনুষ্ঠানটোৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এইবাৰৰ সেনা দিৱস উদযাপনে বিশেষ তাৎপৰ্য বহন কৰিছে কাৰণ প্ৰথমবাৰলৈ শিবিৰ এলেকাৰ বাহিৰত সেনা দিৱসৰ পেৰেড অনুষ্ঠিত হ'ব আৰু যাৰ ফলত ভাৰতৰ সামৰিক ঐতিহ্য তথা কাৰ্যকৰী উৎকৰ্ষতা পোনপটীয়াকৈ জনসাধাৰণৰ মাজলৈ আহিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীলৈ পাঞ্জাব আৰু ৰাজস্থানলৈ যাব। শ্ৰীমতী মুৰ্মুৱে আজি অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰ 50 সংখ্যক বাৰ্ষিক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব। কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে জলন্ধৰৰ ডঃ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ 21 সংখ্যক সমাৱৰ্তন সমাৰোহ অনুষ্ঠানত ভাগ ল'ব। সেইদিনাই শ্ৰীমতী মুৰ্মুৱে জয়পুৰত ৰামানন্দ মিছনে আয়োজন কৰা 1008 কুণ্ডিয়া হনুমান মহাযজ্ঞতো অংশ ল'ব। জাপানৰ বিদেশ মন্ত্ৰী তোশিমিৎসু মোটেগি 3-দিনীয়া ভাৰত ভ্ৰমণসূচীলৈ কাইলৈ নতুন দিল্লীত উপস্থিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে তেওঁ হায়দৰাবাদ হাউচত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰিব। শনিবাৰে তেওঁ ৰাজঘাটলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু পাছলৈ দিল্লী মেট্ৰ পৰিদৰ্শন কৰিব। চলিত বৰ্ষৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত G20 নেতা সন্মিলনৰ সময়ত জোহান্সবাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছেই বৈঠকত মিলিত হৈছিল। দুয়োগৰাকী নেতাই পাৰস্পৰিক সদিচ্ছা তথা মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি গঠিত ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ গুৰুত্ব পুনৰ দৃঢ় কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি ইৰাণৰ বিদেশ মন্ত্ৰী ছৈয়দ আব্বাছ আৰ্কছিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে তেওঁলোকে ইৰাণ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহৰ বিৱৰ্তনশীল পৰিস্থিতিসমূহৰ বিষয়ে আলোচনা কৰে। নিউজিলেণ্ডে ডেৰিল মিটচেলৰ 131 ৰানৰ ইনিংছৰ সহায়ত সহজ জয়েৰে ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত সমতা স্থাপন কৰিছে। ৰাজকোটত যোৱা নিশা অনুষ্ঠিত 3খনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত আলহী দলটো 7 উইকেটত জয়লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই 284 ৰাণ কৰিছিল। কেএল ৰাহুলে সৰ্বাধিক 112 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। অধিনায়ক শুভমন গিলে 56 ৰাণ কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে 47 অভাৰ আৰু 3টা বলত ডেৰিল মিটচেলৰ শতকীয় ইনিংছৰ লগতে উইল ইয়ঙৰ 87 ৰাণৰ সহায়ত 3টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। মিটচেলক প্লেয়াৰ অব দ্য মেচ নিৰ্বাচিত কৰা হয়। শৃংখলাৰ চূড়ান্ত খেলখন অহা 18 তাৰিখে ইন্দোৰত অনুষ্ঠিত হ'ব। মহিলা প্ৰিমিয়াৰ লীগৰ এখন খেলত যোৱা নিশা দিল্লী কেপিটেলছে ইউ পি ৱাৰিয়াৰ্ছক 7 উইকেটত পৰাজিত কৰে। নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰিবলৈ নামি ৱাৰিয়াৰ্ছে নিৰ্ধাৰিত 20 অভাৰত 8 উইকেট হেৰুৱাই 154 ৰাণ সংগ্ৰহ কৰে। মেগ লেনিঙে সৰ্বাধিক 54 আৰু হাৰ্লিন দেউলে 47 ৰাণ কৰে। প্ৰত্যুত্তৰত দিল্লীয়ে মাত্ৰ 3টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। লিজেল ডিয়ে সৰ্বাধিক 67 আৰু শেফালী বাৰ্মাই 36 ৰাণ কৰে। প্ৰতিযোগিতাত আজি ইউ পি ৱাৰিয়াৰ্ছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ 28 সন্মিলন উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মাস্কটৰ চুলতান কাবুজ বন্দৰত ভাৰতীয় নৌসেনাৰ পালতোলা জাহাজ কণ্ডিনৰ নাবিকৰ দলটোক আদৰণি জনায়। জয়পুৰত আজি 78 সংখ্যক সেনা দিৱসৰ পেৰেড অনুষ্ঠিত হ'ব। জাপানৰ বিদেশ মন্ত্ৰী তোশিমিৎসু মোটেগি 3দিনীয়া ভ্ৰমণ ভাৰত ভ্ৰমণসূচীলৈ কাইলৈ নতুন দিল্লীত উপস্থিত হ'ব। আৰু ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত 7 উইকেটত জয়লাভ কৰি নিউজিলেণ্ডে সমতা স্থাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।